শিক্ষাৰ্থীকে উদ্দেশ্যতাৰ ভাৰতীয় নাগৰিক বাংলাদেশতে আছে বুলি বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰৰ প্ৰকাশ। আকাশবাণীৰ সঞ্চালকপ্ৰধান মৌচুমী চক্ৰৱৰ্তীৰ আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ভ্ৰমণ, আঁচনি বতৰ বিভাগৰ নৱৰূপত সজাই তোলা কক্ষ উদ্বোধন, ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ উত্তৰ পশ্চিম আৰু পূব ভাৰতত অহা দুই দিনত যে ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা প্ৰকাশ, আৰু পেৰিছ অলিম্পিকত যোৱাবাৰৰ চেম্পিয়ন মনোজ চোপ্ৰাই আজি পুৰুষৰ বেডমিণ্টনত 89.34 মিটাৰ থ্ৰ কৰি ফাইনেলত প্ৰৱেশ। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি সংসদৰ উভয় সদনৰ বৈঠকত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সাম্প্ৰতিক স্থিতি সন্দৰ্ভত কয় যে বৰ্তমান প্ৰায় 9,000 শিক্ষাৰ্থীকে ধৰি 19,000 ভাৰতীয় নাগৰিক বাংলাদেশত আছে। বহুসংখ্যক শিক্ষাৰ্থী ইতিমধ্যে ঢাকাৰ উচ্চ আয়ুক্তৰ উপদেশ মৰ্মে যোৱা মাহতে দেশলৈ ঘূৰি আহিছে। বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে বাংলাদেশৰ সংখ্যালঘুসকলৰ সুৰক্ষাৰ প্ৰতি যদি ভাৰতে চিন্তা কৰে, এই ক্ষেত্ৰত কোনো পদক্ষেপ লোৱাৰ সময়ত আইন শৃংখলা বৰ্তাই ৰখাত অধিক গুৰুত্ব আৰোপ কৰা হ'ব। তেওঁ কয় যে ভাৰত বাংলাদেশ সীমান্ত অঞ্চলত সুৰক্ষাৰ ক্ষেত্ৰত অধিক সতৰ্কতা অৱলম্বন কৰা হৈছে। তেওঁ লগতে কয় যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰাৰ পাছত ভাৰতলৈ আহিবলৈ অনুমতি বিচাৰিছে আৰু কালি সন্ধিয়া দিল্লীত উপস্থিত হৈ আছে। যোৱা 24 ঘণ্টাত নতুন দিল্লী আৰু ঢাকাৰ প্ৰশাসনিক কৰ্তৃপক্ষৰ মাজত আলোচনা অব্যাহত আছে। বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ উজ্জামানে কালি দেশখনক উদ্দেশ্য বৈঠক সভাত দেশখনত এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰাৰ দায়িত্ব গ্ৰহণৰ কথা উল্লেখ কৰা বুলিও মন্ত্ৰী ডঃ জয়শংকৰে জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে চৰকাৰে বাংলাদেশৰ স্থিতি সম্পৰ্কে আলোচনা কৰাৰ বাবে পুৱাৰ ভাগত এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰে। প্ৰতিবাদত অনুষ্ঠিত এই বৈঠকত বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে নেতাসকলক বাংলাদেশৰ শেহতীয়া ঘটনাক্ৰম সম্পৰ্কে অৱগত কৰে। ডঃ জয়শংকৰে সামাজিক মাধ্যমযোগে সৰ্বদলীয় বৈঠকত লাভ কৰা পূৰ্ণ সমৰ্থনৰ সোৱাদ দিয়ে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, সংসদৰ পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু আৰু কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা এই বৈঠকত উপস্থিত থাকে। লোকসভাত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধী, তৃণমূল কংগ্ৰেছৰ নেতা সুদীপ বন্দ্যোপাধ্যায়, এন চি পিৰ শৰদ পাৱাৰ নেতা সুপ্ৰিয়া সুলে, আৰ জে ডিৰ নেত্ৰী মিশা ভাৰতী, এছপি নেতা প্ৰফেচাৰ ৰামগোপাল যাদৱ আৰু ডি এম কেৰ পিৰ দল উপলক্ষে বিৰোধী পক্ষৰ ভালেসংখ্যক নেতাই বৈঠকত অংশ লয়। তদুপৰি কেন্দ্ৰীয় মন্ত্ৰী তথা জে ডি ইউ নেতা নাৰায়ণ সিং, কেন্দ্ৰীয় মন্ত্ৰী তথা জে ডি এছৰ নেতা এইচ ডি কুমাৰ সিঙে, কেন্দ্ৰীয় মন্ত্ৰী তথা পি ডি পিৰ নেতা ৰামমোহন নাইডু আৰু এল জে পি আৰু অৰুণ ভাৰতীয়ে বৈঠকত অংশ লয়। বাংলাদেশৰ অখণ্ড ৰাজ্যৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলসমূহত বিশেষ সতৰ্কতা জাৰি কৰা হৈছে। কৰমগঞ্জৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ততো এই অনুসৰি হাইলাইট জাৰি কৰা হৈছে। বিএছএফৰ ৰাষ্ট্ৰীয় ছেকেণ্ড লাইন ডিফেন্সে দ্ৰুতভাৱে সীমান্ত চলাচল জাৰি বৃদ্ধি কৰিছে। এই সন্দৰ্ভত কৰমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে কয় যে সীমান্তত বাস কৰা নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে বিএছএফে সৰ্বাত্মক প্ৰচেষ্টা অব্যাহত ৰাখিছে। সংক্ষিপ্ত পৰিস্থিতিৰ বাবে সুতৰকান্ত সীমান্তৰ মাজেৰে ভাৰত আৰু বাংলাদেশৰ বাণিজ্য সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। স্থলবন্দৰত প্ৰৱেশ কৰা সকলো মালবাহী বাহন সীমান্তৰ পৰা কৰাই অনা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। আকাশবাণীৰ বাতৰি বিভাগে সদনৰ সকলো শ্ৰেণীৰ শ্ৰোতাক পোনপটীয়া সত্য শুদ্ধ আৰু নিৰপেক্ষৰূপে বাতৰি দিয়া হৈছে। সদনৰ পৰিস্থিতি প্ৰত্যাহ্বানকৈ আছে। আকাশবাণীৰ বাতৰি বিভাগৰ কৰ্মীসকলে শ্ৰোতাসকলৰ বাবে বাতৰি প্ৰচাৰ অব্যাহত ৰাখিছে। আকাশবাণীৰ সঞ্চালক প্ৰধান মৌচুমী চক্ৰৱৰ্তীয়ে আজি আকাশবাণী গুৱাহাটীলৈ ভ্ৰমণ কৰাৰ সময়ত এই মন্তব্য কৰে। তেওঁ কয় যে আকাশবাণী গুৱাহাটীয়েও বিভিন্ন প্ৰতিকূল পৰিস্থিতিক লৈ আছে, শ্ৰোতাক নিৰপেক্ষৰূপে বাতৰি দিয়াৰ ধাৰা অব্যাহত ৰাখিছে। অসমতে প্ৰথম বাৰৰ বাবে সঞ্চালক প্ৰধানৰ দায়িত্ব লাভ কৰা শ্ৰীমতী চক্ৰৱৰ্তীয়ে আজি বিয়লি আকাশবাণী গুৱাহাটীখনৰ আঞ্চলিক বাতৰি বিভাগৰ নৱৰূপত সজাই তোলা কক্ষ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই অনুষ্ঠানত পি আই বি উত্তৰ পূব মণ্ডলৰ সঞ্চালক প্ৰধান কে সতীশ মণ্ডলদেৱে, পি আই বি গুৱাহাটীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জৈন মিশ্ৰ, আকাশবাণীৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান আশীষ ভটনাগৰ, আকাশবাণী গুৱাহাটীৰ অভিযন্ত্ৰী ধৰব্য ৰোগন চন্দ্ৰ বড়ো প্ৰমুখী শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। কক্ষ উদ্বোধন কৰি সঞ্চালক প্ৰধানগৰাকীয়ে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সদস্যসকলে তাতে পৰিয়ালৰ দৰে অভিহিত কৰি অভিনন্দন জ্ঞাপন কৰে। ইয়াৰ আগেয়ে তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰ আৰু প্ৰচাৰ ভাৰতীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন কাৰ্যসূচীৰ বৈঠকত মিলিত হয়। এই বৈঠকত কেন্দ্ৰটোৰ অধীনত চলি থকা বিভিন্ন কাম কাজ সম্পৰ্কে তেওঁ বিতংভাৱে বুজ লয়। ইয়াৰ পাছতে শ্ৰীমতী চক্ৰৱৰ্তীৰ সমানাৰ্থে আকাশবাণী গুৱাহাটী আয়োজন কৰা কেন্দ্ৰটোৰ এডিঅ' শিল্পী মণিপুৰ আৰু কৌশিক কোঁৱৰৰ হাৰমনিয়াম আৰু তবলা বাদন কাৰ্যসূচী তেওঁ উপভোগ কৰে। উল্লেখযোগ্য আকাশবাণী পঞ্চায়ত প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীমতী চক্ৰৱৰ্তী এয়া আছিল প্ৰথম অসম ভ্ৰমণ। লোকসভাত বিত্ত বিধেয়ক 2024 সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে। আলোচনাৰ পাতনিমালে কংগ্ৰেছৰ ডঃ অমৰ সিঙে এইবাৰৰ কেন্দ্ৰীয় বাজেটে অকল উচ্চ আয়ৰ গোটসমূহকে সকাহ দিয়াবলৈ আৰু বাজেটত মধ্য আৰু নিম্ন আয়ৰ লোকৰ প্ৰতি গুৰুত্ব আৰোপ নকৰা বুলি অভিযোগ তোলে। তেওঁ কয় যে দেশত কৃষি ক্ষেত্ৰৰ বিকাশ ক্ৰমত হ্ৰাস পাইছে। তেওঁ লগতে প্ৰশাসকৰ আৰু বিভিন্ন বৃদ্ধি কৰাৰ বিষয়ে চৰকাৰে প্ৰশ্ন উত্থাপন কৰে। আলোচনাত অংশ লৈ বিজেপিৰ নেতৃত্ব দুবে কয় যে কেন্দ্ৰীয় বাজেটত এনডিএ কৰাৰ বিলুপ্তি সাধনৰ বাবে দিয়া প্ৰস্তাৱে ষ্টাৰ্টআপসমূহৰ প্ৰসাৰত সহায় কৰিব আৰু দেশৰ যুৱ প্ৰজন্মৰ বাবে কৰ্ম সংস্থাপনৰ সম্ভাৱনা বৃদ্ধি পাব। তাৰ লগতে অভিনয় আঁচনিৰ সমালোচনা কৰাৰ বিষয়ে লৈ বিৰোধী পক্ষক প্ৰশ্ন উত্থাপন কৰে। কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্য ব্যৱহাৰৰ অভিযোগৰ বিৰোধী পক্ষক সমালোচনা কৰি শ্ৰীডুবে কয় যে কেন্দ্ৰীয় তদন্ত সংস্থা চিবিআই আৰু বিধি বলবৎকাৰী সংস্থা এই দুৰ্ঘটনাৰ বিচাৰসমূহৰ বিৰুদ্ধে তদন্ত কৰিবলৈ পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰধানমন্ত্ৰী জন ধন একাউণ্ট আৰু বুনিয়াদী ছেভিং বেংক একাউণ্টৰ বাবে ন্যূনতম জমাৰাশিৰ আৱশ্যকতা নাই বুলি স্পষ্ট কৰি দিছে। ৰাজ্যসভাত প্ৰশ্ন কৰাৰ সময়ত ন্যূনতম জমাৰাশি নথকাৰ বাবে একাউণ্ট ধাৰকসকলৰ পৰা বিভিন্ন বেংকে ৰাখি আদায় কৰাৰ সন্দৰ্ভত সোধা এটা পৰিপূৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে কৈছে যে চৰকাৰে বিত্তীয় প্ৰৱঞ্চনাৰ প্ৰতি সৰু সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে। তেওঁ কয় যে বিত্তীয় প্ৰৱঞ্চনা নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে বিভিন্ন বেংক আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে ফলমান ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাইলৈ গোলাঘাট জিলাৰ দেওগাঁৱৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষণ পুলিচ একাডেমীত অসম বন সুৰক্ষা বাহিনীক অনুষ্ঠানৰ বিক্ষিপ্ত সমাৰোহত অংশগ্ৰহণ কৰিব। গোলাঘাট জিলা প্ৰশাসনে প্ৰকাশ কৰা মতে মুখ্যমন্ত্ৰীগৰাকীয়ে কাইলৈ হবলগীয়া সমাৰোহত 981গৰাকী বন সুৰক্ষা বাহিনীক অনুষ্ঠানৰ বিক্ষান্তৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিব। ইয়াৰ পিছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কাজিৰঙাৰ বাগৰিত হবলগীয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘৰ সংৰক্ষিত বনাঞ্চলৰ বাবে এই ক্ষেত্ৰবোৰ নগৰণৰ অৰ্থাৎ আইআইবি বিতৰণৰ এটা অনুষ্ঠানতো অংশ ল'ব। শিক্ষামন্ত্ৰী দুহেজাৰ বিছৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি ৰাজ্যত কাইলৈৰ পৰা 11 আগষ্টলৈ আয়োজিত শিক্ষা সপ্তাহৰ অংশ হিচাপে আজি নলবাৰী জিলাত কাৰ্যসূচী গ্ৰহণ কৰা হয়। ইয়াৰ পৰা আজি সমগ্ৰ শিক্ষা বিভাগে মডেল শিক্ষকসকলৰ বৃত্তিমুখী পৰামৰ্শ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে। এই প্ৰশিক্ষণত চেন্সাৰ চেণ্ট্ৰেল ইনষ্টিটিউট অব পেট্ৰ কেমিকেল ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি অৰ্থাৎ চেপেটৰ কাৰিকৰী নিৰ্দেশকসকলে সৰল ব্যক্তিৰূপে অংশ লয়। জিলাখনৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ 125গৰাকী শিক্ষকে অংশ লোৱা এই প্ৰশিক্ষণৰ উদ্বোধনী অনুষ্ঠানত নলবাৰী জিলাৰ শিক্ষামন্ত্ৰী বিষয়াসকলৰ উপৰি চিপেটৰ শৈক্ষিক সমন্বয় কেন্দ্ৰীয় বিষয়ৰ উপলক্ষে কেইবাগৰাকী ব্যক্তি ভাষণ দিয়ে। ইয়াৰ সৈতে যে সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে প্ৰতিদিনে একোটা বিশেষ বিষয়বস্তুৰ আধাৰত এই কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে বিদ্যালয়সমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। তেওঁলোকে কাইলৈ দিনটো শিক্ষণ শিক্ষণ সামগ্ৰীৰ দিন, আজি অধ্যয়ন দিন, কাইলৈ ক্ৰীড়া দিন, পৰিবহণ সাংস্কৃতিক দিন, 9 আগষ্টত দক্ষতা আৰু ডিজিটেল পদক্ষেপৰ দিন, 10 আগষ্টত বিদ্যালয় পৰিৱেশ দিন আৰু 11 আগষ্টৰ দিনটো সামৰিক দিন হিচাপে পালন কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ জাৰি কৰা হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে 2020ৰ জৰিয়তে শিক্ষা ক্ষেত্ৰলৈ অহা পৰিৱৰ্তন তথা সাফল্যসমূহক এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিফলিত কৰিবলৈ বিচৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পশ্চিম আৰু পূব ভাৰতত অহা 2-3 দিনত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বিভাগৰ মতে অসমকাৰী অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, পশ্চিমবংগ আৰু ছিকিমত অহা 10 আগষ্ট পৰ্যন্ত তাপমান তথা সময় সময় ধাৰাষাৰ বৰষুণ হ'ব বুলি সতৰ্কতা জাৰি কৰা হৈছে। শ্ৰীমানসকলৰ সন্ধিয়া অঞ্চলৰ বাতৰি হৈছে আকাশবাণী গুৱাহাটী ফালৰ পৰা। পৰৱৰ্তী বাতৰিখনত ভাস্কৃতি দেৱীৰ পৰা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি দ্বিতীয় নাইক দৰমহা আয়োগৰ ভত্তাসমূহৰ সংশোধিত হাৰৰ ওপৰত পৰামৰ্শ আৰু কাৰ্যকৰীকৰণ সন্দৰ্ভত বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপৰিও আইন আৰু ন্যায় বিভাগৰ উচ্চপদস্থ বিষয়াসকলো উপস্থিত আছিল। অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত লখিমপুৰৰ মণ্ডলিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত তথা ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ৰাষ্ট্ৰীয় উদ্ভিদ জৈৱ প্ৰযুক্তি প্ৰতিষ্ঠান নতুন দিল্লীৰ সৌজন্যত আজি লখিমপুৰত কৃষি সঁজুলি বিতৰণ আৰু ব্যৱসায়িক কাৰ্যসূচী সম্পন্ন হয়। লখিমপুৰ আৰু ধেমাজি জিলাৰ বাওধনীয়া কৃষি কাৰ্যৰ সৈতে জড়িত থকা দৰিত শস্য ৰোপণত জড়িত প্ৰগতিশীল কৃষকসকলক কৃষি সঁজুলিসমূহ বিতৰণ কৰা হয়। উল্লেখযোগ্য যে অসম কৃষি বিশ্ববিদ্যালয়ৰ চলিত বছৰত অসমৰ মুঠ 1000 হেক্টৰ কৃষিভূমিত দৰিত শস্য ৰোপণ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অধীনত মণ্ডলিক গৱেষণা কেন্দ্ৰ উত্তৰ লখিমপুৰ জিলাখনৰ মুঠ 30 হেক্টৰ কৃষিভূমিত এই ব্যৱস্থা ৰোপণ কৰিবলৈ অগ্ৰসৰ হৈছে। ইয়াৰে 80% কৃষিভূমিত কৃষি যান্ত্ৰিকীকৰণৰ গুৰুত্ব আৰোপ কৰা হৈছে। অসম গণ পৰিষদৰ আমদানী মুখ্য কাৰ্যালয়ত আজি অসম মহিলা পৰিষদ, অসম কৃষক পৰিষদ, অসম ছাত্ৰ পৰিষদ আৰু অসম ধৰ্ম সংখ্যালঘু পৰিষদৰ 4খন গুৰুত্বপূৰ্ণ বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হয়। তেওঁলোকৰ সভাপতি কেন্দ্ৰীয় সমিতি, জিলা সমিতি আৰু সমষ্টি সমিতিৰ সভাপতি, সম্পাদক তথা বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। মূলতঃ তৃণমূল পৰ্যায়ৰ পৰা দলটোক সাংগঠনিক ভাবে শক্তিশালী কৰা আৰু নিৰ্বাচন কেন্দ্ৰীয় প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে এই সভাকক্ষ অনুষ্ঠিত কৰা হয়। সেই অনুসৰি অহা 11, 12 আৰু 13 আগষ্ট তাৰিখে সকলো বিধানসভা সমষ্টিতে সভা অনুষ্ঠিত কৰাৰ লগতে 19, 20 আৰু 21 আগষ্ট তাৰিখে গুৱাহাটীত তিনিদিনীয়াকৈ ৰাজনৈতিক কৰ্মশালা আৰু 25 আগষ্টৰ পৰা 31 আগষ্টলৈ প্ৰতিটো বুথতে বুথ সন্মিলন অনুষ্ঠিত কৰা হ'ব বুলি দলৰ সভাপতি অতুল বৰাই জানিবলৈ দিয়ে। আঞ্চলিকতাবাদে সুদিন ঘূৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীবৰাই কয় যে শক্তিশালী আঞ্চলিকতাবাদে অসমক আগুৱাই নিব। অসম গণ পৰিষদ দলে আগবাঢ়ি দিনত অসমৰ ৰাজনীতিত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব বুলি দলটোৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত মন্তব্য কৰে। দলৰ সাধাৰণ সম্পাদকৰ হৈ কেইবাগৰাকী নেতা কৰ্মী উপস্থিত থাকে। উচ্চতম ন্যায়ালয়ে ৰাজস্থানৰ 2021 চনৰ আগষ্ট মাহৰ পৰা 2023 চনৰ আগষ্ট মাহৰ ভিতৰত ডিব্ৰুগড় জিলাৰ ইষ্টন পৰ্টেলত পঞ্জীভুক্ত যোগ্য ব্যক্তিসকলে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত ৰেচন কাৰ্ড প্ৰদানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ অংশ হিচাপে আজি বৰগুঙীয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়ত খণ্ড উন্নয়ন বিষয়ৰ অধ্যক্ষতাত পৰ্যবেক্ষক সমিতিৰ এখন জৰুৰী সভা অনুষ্ঠিত হয়।
জমা হৈ যায় কেৱল ঠাইয়ে নোহোৱা হৈছে। আজি ভাবিলো ঘৰটোকে চাফা কৰি লওঁ।
বুজিছো, পিছে আপুনি প্লাষ্টিকবোৰ নলাত কিয় পেলাইছে?
বাৰিষাৰ সময়
পৰিয়ালবোৰ যাবলৈ কাৰণে ভৰ্তি যুটিলে আমি যাব পাৰিলে
সৃষ্টি হব পিতৃ মানুহ।
এইবোৰ কাৰণে বানপানীৰ সময়ত নলা নৰ্দমা আৰু পথৰ সৃষ্টি নোহোৱা হৈ মানুহ মৃত্যু মুখত পোৱা দেখি পোৱা যায়।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 9 আগষ্টৰ পৰা 15 আগষ্টলৈ হাৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত তিৰংগা পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন চেলফি হাৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই অভিযানে বিগত 2 বছৰ ধৰি ৰাষ্ট্ৰীয় আন্দোলন হিচাপে গঢ় লৈ উঠিছে। প্ৰশাসকীয় হিন্দু সভাৰ শাখাই আজি অভিযান চলাই উদয়পুৰ জিলাৰ কয়াগ্ৰ ৰাজস্বৰ লাটমণ্ডল ৰাজীৱন মণ্ডল আৰু চৰকাৰী বাহনখনক ৰুবচৰণক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে মণ্ডল আৰু নাথক উৎকৰ্ষৰ সময় বিভাগীয় কৰ্মীৰ হাতলৈকে ধৰা পেলাবলৈ সক্ষম হয়। পেৰিকলিম্পিকত যোৱাবাৰৰ চেম্পিয়ন ৰাজস্বৰ আজি পুৰুষৰ জেভলিন থ্ৰ'ত 99.34 মিটাৰ থ্ৰ কৰি ফাইনেলত প্ৰৱেশ কৰিছে। একেটা ইভেণ্টতে এছিয়ান গেমছৰ ৰূপৰ পদক লাভ কৰা কিশোৰ কুমাৰ জামাল গোটৰ গ্ৰুপ এৰ যোগ্যতা নিৰ্ণয় কৰি ৰাউণ্ডত 15 স্থানতে থমকি ৰবলগীয়া হয়। ভাৰতীয় হকী দলটোৱে গ্ৰেট ব্ৰিটেইনক পৰাস্ত কৰি ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে। ভাৰতীয় এতিয়ালৈকে অলিম্পিকত আস্থা সোণ, এটা ৰূপ আৰু এটা আৰ্টিমেটত ব্ৰঞ্জৰ পদকৰ মুঠ 12টা পদক অৰ্জন কৰি হকীৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী দেশ হিচাপে পৰিগণিত হৈছে। অসন্তোষজনক বাংলাদেশৰ পৰা বহুসংখ্যক শিক্ষাৰ্থী ইতিমধ্যে চৰকাৰৰ উপদেশমৰ্মে দেশলৈ ঘূৰি আহিছে যদিও প্ৰায় 9,000 শিক্ষাৰ্থীকে ধৰি 19,000 ভাৰতীয় নাগৰিক বাংলাদেশত আছে বুলি বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ। আকাশবাণীৰ সঞ্চালক প্ৰধান মৌচুমী চক্ৰৱৰ্তী আজি আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰত ভ্ৰমণ, আঞ্চলিক বাতৰি বিভাগত নৱৰূপত সজাই তোলা কক্ষ উদ্বোধন, ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ উত্তৰ পশ্চিম আৰু পূব ভাৰতত অহা দুদিনত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা প্ৰকাশ আৰু পেৰিছ অলিম্পিকত যোৱাবাৰৰ চেম্পিয়ন নৰেশ্বৰ আজি পুৰুষৰ জেভলিন থ্ৰ'ত 99.34 মিটাৰ থ্ৰ' কৰি ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।